গীতমালা 137 অধ্যায়। যেতিয়া আমাৰ চিয়োনলৈ মনত পৰিছিল, তেতিয়া বাবিলৰ নদীবিলাকৰ তীৰত বহি আমি কান্দিছিলোঁ। সেই ঠাইৰ মাজত থকা বাইচি গছত আমি আমাৰ বীণাবোৰ আঁৰি থৈছিলোঁ, কিয়নো তাত আমাক বন্দী কৰি নিয়াসকলে আমাক গান গাবলৈ কৈছিল। সেই উপদ্ৰৱকাৰীবোৰে আমাৰ পৰা আনন্দৰ গান শুনিবলৈ বিচাৰিছিল। তেওঁলোকে কৈছিল, আমাৰ আগত চিয়োনৰ এটি গীত গোৱা। আমি কেনেকৈ বিদেশী ভূমিত জিহুৱাৰ গীত গান কৰিম? হে জিৰচালেম, মই যদি তোমাক পাহৰোঁ, তেন্তে মোৰ সোঁহাতৰ দক্ষতা যেন নিজে অকামিলা হৈ যায়। যদি মই তোমাক সোঁৱৰণ নকৰোঁ, যদি জিৰচালেমক মোৰ সবাতোকৈ বেছি আনন্দৰ বিষয় বুলি নাভাবোঁ, তেতিয়া মোৰ জিভা তালুত লাগি ধৰক। হে জিহুৱা, জিৰচালেমৰ ধ্বংসৰ দিনা ইদুমিয়াবোৰে যি কৰিছিল তাক তেওঁলোকৰ বিৰুদ্ধে সোঁৱৰণ কৰা। তেওঁলোকে কৈছিল, উচ্ছেদ কৰা, জিৰচালেমক উচ্ছেদ কৰা, একেবাৰে ইয়াৰ ভেটি পৰ্যন্ত উচ্ছেদ কৰা। হে বাবিল কন্যা, তোমাক বিনাশ কৰা হ'ব, তুমি আমাৰ প্ৰতি যেনেৰূপে ব্যৱহাৰ কৰিলা। ধন্য সেইজন যিজনে তোমাকো তেনেৰূপে প্ৰতিফল দিব। ধন্য সেইজন যিজনে তোমাৰ শিশুসকলক ধৰি শিলত আছাৰিব।